ইফিচিয়া পত্ৰ এক অধ্যায়, পৰিত্ৰাণৰ কাৰণে ঈশ্বৰৰ প্ৰশংসা। মই পৌল ঈশ্বৰৰ ইচ্ছাৰ দ্বাৰাই খ্ৰীষ্ট যীশুৰ নিযুক্ত এজন পাচনি। ইফিচত থকা ঈশ্বৰৰ আৰু খ্ৰীষ্ট যীশুত বিশ্বাস কৰা পবিত্ৰ লোকসকলৰ সমীপলৈ আমাৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীশু খ্ৰীষ্টই আপোনালোকক অনুগ্ৰহ আৰু শান্তি দান কৰক। যীশুখ্ৰীষ্টৰ আত্মিক আশীৰ্বাদ লাভ। আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ পিতৃ ঈশ্বৰৰ প্ৰশংসা হওক। তেওঁ স্বৰ্গীয় ঠাইবোৰত থকা সকলো আত্মিক আশীৰ্বাদেৰে সৈতে খ্ৰীষ্টত আমাক আশীৰ্বাদ কৰিলে। জগত সৃষ্টিৰ পূৰ্বতে ঈশ্বৰে খ্ৰীষ্টত বিশ্বাস কৰা সকলক মনোনীত কৰিলে। আমি যেন ঈশ্বৰৰ দৃষ্টিত পবিত্ৰ আৰু নিষ্কলংক হওঁ, এইকাৰণে তেওঁ আমাক মনোনীত কৰিলে। ঈশ্বৰে প্ৰেমৰ দ্বাৰাই পূৰ্বৰে পৰা আমাক যীশুখ্ৰীষ্টৰ মাধ্যমেদি নিজৰ তুলনীয় সন্তানৰূপে নিৰূপণ কৰিলে। এই কাৰ্য ঈশ্বৰে আনন্দৰে নিজৰ মনোবাঞ্ছাৰে সম্পন্ন কৰিলে। ঈশ্বৰে এই সকলো কৰিলে যাতে তেওঁ প্ৰিয় যীশুখ্ৰীষ্টত আমাক যি অনুগ্ৰহ বিনামূল্যে দান কৰিলে, সেই গৌৰৱময় অনুগ্ৰহৰ প্ৰশংসা হয়। কিয়নো ঈশ্বৰৰ সেই প্ৰিয়জনত তেওঁৰ তেজৰ দ্বাৰা আমি মুক্তি পালোঁ। তেওঁৰ উপচি পৰা অনুগ্ৰহৰ দ্বাৰা আমি পাপৰ ক্ষমা পালোঁ। সেই অনুগ্ৰহ তেওঁ আমালৈ সকলো জ্ঞান আৰু বুদ্ধিত উপচাই দিলে। খ্ৰীষ্টত কাৰ্য সম্পন্ন কৰাৰ পৰিকল্পনাৰে ঈশ্বৰে নিজ ইচ্ছা অনুসাৰে তেওঁৰ পৰিকল্পনাৰ গোপনীয়তা আমাৰ আগত প্ৰকাশ কৰিলে। ঈশ্বৰে স্থিৰ কৰি ৰাখিছিল যে নিৰূপিত সময় পূৰ্ণ হ'লে পৰিকল্পনাৰ কাৰ্য সাধনৰ অৰ্থে তেওঁ স্বৰ্গত আৰু পৃথিৱীত থকা সকলোকে মিলন কৰাই খ্ৰীষ্টৰ অনিধনলৈ আনিব। ঈশ্বৰে নিজৰ ইচ্ছাৰ মন্ত্ৰণা অনুসাৰে সকলো কাৰ্য সাধন কৰে। তেওঁ পৰিকল্পনাৰ দৰে আগেয়ে যি যি স্থিৰ কৰি ৰাখিছিল, সেইদৰে তেওঁ আমাক খ্ৰীষ্টত মনোনীত কৰি ল'লে। আমি যিসকলে আগেয়ে খ্ৰীষ্টত আশা ৰাখিছোঁ, সেইসকলৰ পৰাই যেন তেওঁৰ মহিমাৰ প্ৰশংসা হয়, সেইবাবে তেওঁ আমাক মনোনীত কৰি ল'লে। আপোনালোকেও খ্ৰীষ্টতে সত্যৰ বাক্য পৰিত্ৰাণ লাভৰ শুভবাৰ্তা শুনি তেওঁত বিশ্বাস কৰিলে। আপোনালোকক উত্তৰাধিকাৰৰ অৰ্থে ঈশ্বৰৰ প্ৰতিজ্ঞাযুক্ত পবিত্ৰ আত্মাৰে মুখৰ মৰা হ'ল। ঈশ্বৰে যি সকলো প্ৰতিজ্ঞা কৰিছে, সেই সকলো প্ৰতিজ্ঞা সম্পূৰ্ণকৈ প্ৰাপ্তি নোহোৱালৈকে সেই আত্মা আমাৰ উত্তৰাধিকাৰৰ মইনা ৰূপস্বৰূপ হৈ আছে। এই সকলোবোৰৰ দ্বাৰা ঈশ্বৰৰ মহিমাৰ প্ৰশংসা হ'ব। খ্ৰীষ্টত আশ্ৰয় লোৱাসকলৰ পৰমাৰ্থিক সৌভাগ্য। এইকাৰণে মই যেতিয়া প্ৰভুৰ যীশুত আপোনালোকৰ বিশ্বাসৰ কথা আৰু ঈশ্বৰৰ মনোনীত পবিত্ৰ লোকসকলৰ প্ৰতি আপোনালোকৰ প্ৰেমৰ কথা শুনিলোঁ, তেতিয়াৰে পৰা মই আপোনালোকৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিবলৈ আৰু মোৰ প্ৰাৰ্থনা কালত আপোনালোকৰ নাম উল্লেখ কৰিবলৈ ৰখা নাই। মই এই প্ৰাৰ্থনা কৰোঁ যে আপোনালোকক আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ ঈশ্বৰৰ অৰ্থাৎ সেই গৌৰৱময় পিতৃয়ে আত্মিক জ্ঞান দিয়ক আৰু তেওঁক বুজিবলৈ নিজৰ তত্ত্বজ্ঞান প্ৰকাশ কৰক। ঈশ্বৰৰ আমন্ত্ৰণ যি আশা আৰু মনোনীত পবিত্ৰ লোকসকলৰ মাজত তেওঁৰ যি উত্তৰাধিকাৰৰ প্ৰতাপৰূপ ধন, তাক আপোনালোকৰ হৃদয়ৰ ঐশ্বৰিক চকুৱে যেন দেখা পায়, লগতে ঈশ্বৰৰ শক্তিৰ কাৰ্যসাধক গুণ অনুসাৰে বিশ্বাস কৰা যি আমি, আমাৰ মাজত তেওঁৰ শক্তিৰ যি অতিৰিক্ত মহাশক্তিয়ে কাৰ্য কৰিছে, সেই বিষয়েও যেন আপোনালোকে জানিব পাৰে। সেই মহাশক্তিৰেই তেওঁ মৃত লোকৰ মাজৰ পৰা খ্ৰীষ্টক তুলিলে আৰু নিজৰ সুহাতে স্বৰ্গীয় ঠাইত বহুৱালে। সকলো শাসন, ক্ষমতা, পৰাক্ৰম আৰু প্ৰভুত্ব আদি কৰি যিমান নাম ইহলোক আৰু পৰলোকত উল্লেখ কৰা যায়, সেই সকলো নামৰ ঊৰ্ধত খ্ৰীষ্টৰ নাম স্থাপিত হ'ল। ঈশ্বৰে সকলোকে খ্ৰীষ্টৰ চৰণৰ তলত বহীভূত কৰিলে আৰু তেওঁকেই সকলোৰে মূৰ কৰি মণ্ডলীক দান কৰিলে। সেই মণ্ডলী তেওঁৰ শৰীৰ, তেওঁৰ পৰিপূৰ্ণতাই সকলো বিষয় সকলো প্ৰকাৰে পূৰ্ণ কৰে।